এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। অহা 2 আৰু 7 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজি জিলাত পঞ্চায়ত নিৰ্বাচনৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত অংশ ল'ব। জিলাখনৰ চিলাপথাৰৰ অকাজান হাইস্কুল খেলপথাৰত আয়োজিত নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলাব। উল্লেখযোগ্য যে জিলাখনৰ 12খন জিলা পৰিষদ, 5খন আঞ্চলিক পৰিষদ আৰু 65খন গাঁও পঞ্চায়তৰ বাবে অহা 2 মে'ত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ইতিপূৰ্বে জিলাখনত দলীয় প্ৰাৰ্থীৰ হৈ মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু পীযুষ হাজৰিকাৰ লগতে সাংসদ প্ৰদান বৰুৱাইও প্ৰচাৰ অভিযান চলাইছিল। শ্ৰীভূমি জিলাতো পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। বিজেপিৰ মিত্ৰজোঁটৰ উপৰি বিৰোধী কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থীয়েও ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছে। কালি জিলাখনৰ তেলিখালৰ পাৰৰ খেলপথাৰত অনুষ্ঠিত নিৰ্বাচনী সভাত অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ভাষণ দিয়ে। পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে ভাল ফল লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় পঞ্চায়ত পুৰস্কাৰ 2025ৰ পঞ্চায়ত ক্ষমতা নিৰ্মাণ সৰ্বোত্তম সংস্থা পুৰস্কাৰ শিতানত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান অসমে তৃতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। পঞ্চায়তৰ সামৰ্থ্য বৃদ্ধিৰ বাবে প্ৰতিষ্ঠানটোৱে এই সৰ্বভাৰতীয় পুৰস্কাৰ লাভ কৰিছে। 1987 চনত প্ৰতিষ্ঠা হোৱা এই প্ৰতিষ্ঠানটোৱে প্ৰশিক্ষণ, উদ্ভাৱনী কৌশল অৱলম্বনেৰে ৰাজ্যখনৰ তৃণমূল পৰ্যায়ৰ পঞ্চায়তী ৰাজব্যৱস্থা শক্তিশালীকৰণৰ দিশত বিভিন্ন ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰি আহিছে। প্ৰতিষ্ঠানটোৱে সৰ্বমুঠ 12,817টা প্ৰশিক্ষণ কাৰ্যসূচীৰে এতিয়ালৈকে 3,57,998গৰাকী প্ৰশিক্ষাৰ্থীক বিভিন্ন ক্ষেত্ৰত প্ৰশিক্ষণ প্ৰদান কৰিছে। ইয়াৰোপৰি ৰূপান্তৰ প্ৰকল্পৰ জৰিয়তে উদ্যমিতাৰ প্ৰশিক্ষণ, ডিজিটেল তথা কম্পিউটাৰ সাক্ষৰতা আদিৰ দৰে বিভিন্ন প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে গ্ৰাম্য ৰূপান্তৰৰ দিশত বিশেষ অৰিহণা আগবঢ়াই আহিছে। অহা 26 এপ্ৰিলত হ'বলগীয়া ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিষ্ঠানটোলৈ এই পুৰস্কাৰ আগবঢ়াব। এই শিতানত কেৰালাৰ স্থানীয় প্ৰশিক্ষণ প্ৰতিষ্ঠানে প্ৰথম আৰু ওড়িশাৰ ৰাজ্যিক গ্ৰামোন্নয়ন আৰু পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানে দ্বিতীয় পুৰস্কাৰৰ বাবে নিৰ্বাচিত হৈছে। অসমৰ হৈ এই পুৰস্কাৰ ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সঞ্চালক তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিশেষ সচিব মুনীন্দ্ৰনাথ শৰ্মাই গ্ৰহণ কৰিব। আজি সতী সাধনী স্মৃতি দিৱস। সাহস, ধৈৰ্য, বীৰত্ব আৰু দেশ তথা জাতিৰ বাবে চৰম বলিদান দিয়া বীৰাংগনা সতী সাধনী চুতীয়া ৰাজ্যৰ শেষ ৰাণী আছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সতী সাধনী দিৱসৰ এই পবিত্ৰ দিনটোত মহিয়সী বীৰাংগনাগৰাকীৰ গভীৰ দেশপ্ৰেম আৰু আত্মবলিদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ মৰাণৰ গছপুৰীয়াত আজি বীৰাংগনা সতী সাধনীৰ 501সংখ্যক স্মৃতি দিৱসৰ আয়োজন কৰা হৈছে। গছপুৰীয়া বিহুতলী প্ৰেক্ষাগৃহত ডিব্ৰুগড় প্ৰশাসন, সদৌ চুতীয়া জাতি সন্মিলন অসম, চুতীয়া জাতি মহিলা সন্মিলন, চুতীয়া জাতি যুৱ সন্মিলন, চুতীয়া ছাত্ৰ সন্থাৰ সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হ'বলগীয়া অনুষ্ঠানটোত 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। ইয়াৰ পাছতে হ'বলগীয়া মুকলি সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী বিমল বৰা, অতুল বৰা আদিৰ লগতে আন কেইবাজনো মন্ত্ৰী বিধায়কে অংশগ্ৰহণ কৰাৰ কথা। সন্ধিয়ালৈ সৌমাৰ ৰত্ন সাধনী নামৰ এখন নাট প্ৰদৰ্শন কৰা হ'ব। নাটখন মন্ত্ৰী যোগেন মোহনে উদ্বোধন কৰিব বুলি উদ্যোক্তাসকলে সংবাদমেলযোগে জানিবলৈ দিছে। ডিব্ৰুগড় জিলাৰ 7টা কেন্দ্ৰত 4 মে'ত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষা নিয়াৰিকৈ সম্পন্ন কৰিবলৈ কালি জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ অধ্যক্ষতাত বিশেষ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনৰ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী, অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰ্মল ঘোষ, বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰাৰ লগতে অন্যান্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে। ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ 2025-26 বিত্তীয় বৰ্ষৰ বাজেটত কালি পৰিষদে অনুমোদন জনায়। পৰিষদৰ বিত্ত বিভাগৰ কাৰ্যবাহী সদস্য ধনপেইনন থাউছেনে দাখিল কৰা চলিত বিত্তীয় বৰ্ষৰ বাজেট সন্দৰ্ভত সদনত অনুষ্ঠিত দীঘলীয়া আলোচনাৰ পাছত বাজেটখন গৃহীত হয়। ইয়াৰ আগেয়ে পৰিষদৰ অধ্যক্ষ মোহিত হোজাইৰ অধ্যক্ষতাত বিত্ত বিভাগৰ কাৰ্যবাহী সদস্য ধনপেইনন থাউছেনে 2,11,14,000 টকাৰ বাজেট সদনত দাখিল কৰে। বাজেট অধিৱেশনত 30জনীয়া পৰিষদৰ 28জন সদস্য উপস্থিত থাকে। কালি সদনত কাৰ্যবাহী সদস্য নিৰঞ্জন হোজাই আৰু সদস্য নামৰাথং মাৰে বাজেট সন্দৰ্ভত বিভিন্ন প্ৰশ্ন উত্থাপন কৰে। নিৰঞ্জন হোজাইয়ে বাজেটৰ ক্ষেত্ৰত স্বচ্ছতাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। পুৱাৰ উজনি অসমৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত।